গালাতীয় পত্ৰ 4 অধ্যায়, কিন্তু মই কওঁ উত্তৰাধিকাৰী শিশু হৈ থকালৈকে সৰ্বস্বৰগৰাকী হলেও তাতে তেওঁ আৰু দাসৰ মাজত একো প্ৰভেদ নাথাকে, কিন্তু পিতৃ নিৰূপিত সময়লৈকে তেওঁ ন্যায় ৰক্ষক আৰু তত্বাৱধায়কসকলৰ অধীনত থাকে। এনেকৈ আমি যেতিয়া শিশু অৱস্থাত আছিলো আমিও তেনেকৈ জগতৰ মৌলিক বিধিৰ অধীনত বাস কৰিছিলো, কিন্তু যেতিয়া কাল সম্পূৰ্ণ হ'ল তেতিয়া ঈশ্বৰে তেওঁৰ নিজ পুত্ৰক পঠাই দিলে, যিজন মহিলাৰ পৰা জন্ম পোৱা আৰু ব্যৱস্থা বিধানৰ অধীনত উৎপন্ন হোৱা, তেওঁ যাতে বিধানৰ অধীনত থকা সকলোকে মুক্ত কৰিব পাৰে, তাতে আমি সকলোৱে যেন তেওঁৰ সন্তানৰূপে স্বীকৃতি পাওঁ। কাৰণ আপোনালোক আটাইয়ে ঈশ্বৰৰ পুত্ৰ, ঈশ্বৰে তেওঁৰ পুত্ৰ আত্মা নিজৰ ওচৰৰ পৰা আমাৰ হৃদয়লৈ পঠাই দিলে, সেই আত্মাই আব্বা পিতৃ এইবুলি মাতে। এইকাৰণে আপুনি পুনৰ আগৰ দৰে দাস নহয় কিন্তু পুত্ৰ হৈছে, যিহেতু পুত্ৰ হৈছে সেয়েহে ঈশ্বৰৰ দ্বাৰাই উত্তৰাধিকাৰীও হৈছে। ঈশ্বৰৰ অনুগ্ৰহত থিৰে থাকিবলৈ নিবেদন। পূৰ্বতে আপোনালোকে যেতিয়া ঈশ্বৰক জনা নাছিল তেতিয়া যিবোৰ স্বাভাৱিকৰূপে ঈশ্বৰৰ নহয় সেইবোৰৰ সেৱা কৰ্ম কৰিছিল, কিন্তু এতিয়া আপোনালোকে ঈশ্বৰৰ পৰিচয় পালে আৰু উপৰি ঈশ্বৰৰ দ্বাৰাই পৰিচিত হ'ল, এনেস্থলত কেনেকৈ পুনৰ সেই দুৰ্বল আৰু দিনহীন প্ৰাথমিক বিধিলৈ উলটি যাব, কেনেকৈ পুনৰ সেই বিধিবোৰৰ সেৱা কৰ্ম কৰিব পাৰিব। আপোনালোকে বিশেষ বিশেষ দিন, মাহ, ঋতু আৰু বছৰ এইবোৰ পালন কৰি আহিছে। আপোনালোকৰ কাৰণে মোৰ এই ভয় হয়, জানোচা মই যি পৰিশ্ৰম কৰিলোঁ সেয়া কিজানিবা কেনেবাকৈ ব্যৰ্থ হয়। সেই ভাইসকল, বিনয় কৰি কৈছোঁ আপোনালোক মোৰ নিচিনা হওক, কিয়নো ময়ো আপোনালোকৰ নিচিনা হৈছোঁ। আপোনালোকে মোৰ একো অন্যায় কৰা নাছিল, মোৰ শৰীৰৰ দুৰ্বলতাৰ কাৰণে মই যে প্ৰথমবাৰ আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিলোঁ সেই বিষয়ে আপোনালোকে জানে। মোৰ মাংসত আপোনালোকৰ যি পৰীক্ষা হৈছিল সেই বিষয়ত আপোনালোকে সেৱক জ্ঞান আৰু ঘৃণাবোধ কৰা নাছিল, বৰং ঈশ্বৰৰ এজন দূত এনেকি খ্ৰীষ্ট যীশুৰ নিচিনাকৈ মোক গ্ৰহণ কৰিছিল। এতিয়া আপোনালোকৰ সেই আনন্দ ক'ত, কিয়নো আপোনালোকৰ পক্ষে মই সাক্ষ্য দিছোঁ যে সাধ্য হোৱা হ'লে আপোনালোকে নিজ নিজ চকুকো কাঢ়ি মোক দিলেহেঁতেন। এতিয়া আপোনালোকক সত্য কথা কোৱাত মই আপোনালোকৰ ওচৰত শত্ৰু হ'লোনে? এই লোকসকল আপোনালোকৰ প্ৰতি আগ্ৰহী কিন্তু কোনো ভাল উদ্দেশ্যৰ বাবে আগ্ৰহী নহয়। তেওঁলোক আপোনালোকক মোৰ কাষৰ পৰা আঁতৰাই আনিবলৈ বিচাৰে যাতে আপোনালোকে তেওঁলোকৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। অৱশ্যে আগ্ৰহ দেখুওৱা ভাল যদিহে সৎ উদ্দেশ্যৰে তাক কৰা হয়। অকল মই আপোনালোকৰ তাত উপস্থিত থাকোঁতে যে ভাল এনে নহয়, কিন্তু সকলো সময়তে থকা ভাল। হে মোৰ প্ৰিয় সন্তানসকল, আপোনালোকৰ কাৰণে পুনৰ এবাৰ প্ৰসৱ যন্ত্ৰণা ভোগ কৰিছোঁ। যেতিয়ালৈকে আপোনালোকত খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয় তেতিয়ালৈকে ভোগ কৰি আছোঁ। এতিয়া আপোনালোকৰ ওচৰত যাবৰ বাবে মোৰ মন গৈ আছে আৰু তাত বেলেগভাৱে এই সকলো কথা আপোনালোকৰ আগত আলোচনা কৰিব পাৰিলোঁ হয়। আপোনালোকৰ বাবে মই বিবুদ্ধিত পৰি আছো। সেই বিধান শাস্ত্ৰৰ অধীন হ'ব খোজাসকল, মোক কওকচোন, আপোনালোকৰ মাজৰ কোনে বিধানৰ কথা শুনিবলৈ বিচাৰে? কিয়নো লিখা আছে যে আব্ৰাহামৰ দুজন পুত্ৰ আছিল, বেটীৰ গৰ্ভত উপজা এজন, স্বাধীনজনীৰ গৰ্ভত উপজা এজন। কিন্তু বেটীৰ যিজন সি মাংস অনুসাৰে জন্মিছিল, কিন্তু স্বাধীনজনীৰ যিজন সেইজন প্ৰতিজ্ঞাৰ গুণেহে জন্মিছিল। এইবোৰ কথা এটা আন প্ৰকাৰ ভাৱাৰ্থ আছে, কিয়নো এই দুজনীয়েই দুবিধ বিধান হৈছে, এক নিয়ম চিনয় পৰ্বতৰ পৰা দাহতৰূপ অৱস্থাত প্ৰসৱ কৰোতা, সেয়ে হৈছে হাগাৰ। কিয়নো আৰৱ দেশত হাগাৰ শব্দৰ অৰ্থ চিনয় পৰ্বত আৰু বৰ্তমানে থকা জেৰুচালেমকো বুজায়, কিয়নো তাই নিজ সন্তানে সৈতে বন্দী অৱস্থাত আছিল, কিন্তু উদ্ধ লোকত থকা জেৰুচালেম স্বাধীন, তেওঁ হৈছে আমাৰ মাতৃ। কিয়নো লিখা আছে, হে প্ৰসৱ নকৰা ব্যান্দ আনন্দ কৰা, তোমালোকৰ মাজৰ যি গৰাকীয়ে সন্তান প্ৰসৱ কৰা নাই বৰ মাতেৰে উল্লাস আৰু সৰ্ষনাদ কৰা, কিয়নো গিৰিয়েক থকা জনীতকৈ অনাথিনীজনীৰ সন্তান অধিক হ'ব। এতিয়াহে ভাইসকল, ইছহাকৰ দৰে আমিও প্ৰতিজ্ঞাৰ সন্তান হৈছোঁ, কিন্তু তেতিয়া যেনেকৈ মাংস অনুসাৰে জন্ম পোৱাজনে আত্মা অনুসাৰে জন্ম পোৱাজনক ধাৰণা কৰিছিল তেনেকৈ এতিয়াও হৈছে। কিন্তু শাস্ত্ৰই কি কয়, বেটী আৰু তাইৰ পুতেকক খেদি দিয়া, কিয়নো স্বাধীনজনীৰ পুতেকৰ সৈতে বেটীৰ পুতেকে উত্তৰাধিকাৰী নাপাব। এতেকে সেই ভাইসকল, আমি বেটীৰ সন্তান নহওঁ, সেই স্বাধীনগৰাকীৰহে সন্তান হওঁ।